السلام عليكم ورحمة الله وبركاته. الحمد لله وحده والصلاة والسلام على من لا نبي بعده. أما بعد، সন্মানিত শ্রোতা মণ্ডলী, আজি আমাৰ বিষয়বস্তু হৈছে সঠিক ধৰ্মবিশ্বাস আৰু ইয়াৰ পৰিপন্থী বিষয়। সকলো ধৰণৰ প্ৰশংসা একমাত্ৰ আল্লাহৰ বাবে, দৰুদ আৰু ছালাম বৰ্ষিত হওক আমাৰ সেই অন্তিম নবীৰ ওপৰত, যাৰ পিছত আন কোনো নবী অহাৰ সম্ভাৱনা নাই। যিহেতু সঠিক ধৰ্মবিশ্বাসেই হৈছে ইছলাম ধৰ্মৰ মূল উপাদান আৰু মিল্লাতে ইছলামীয়াৰ প্ৰধান ভিত্তি, সেয়ে ইয়াক আজিৰ আলোচ্য বিষয়ৰূপে গ্ৰহণ কৰাৰ সিদ্ধান্ত ল'লোঁ। কোরআন আর সহিহ হাদিসত বর্ণিত চৰিত্ৰ প্ৰমাণাদিৰ দ্বাৰা এই কথা সুস্পষ্টৰূপে পৰিজ্ঞাত যে যাবতীয় কথা বতৰা আৰু কাৰ্যবলী কেৱল তেতিয়াইহে আল্লাহ তাআলাৰ ওচৰত সঠিক বুলি স্বীকৃতি ও গৃহীত হয় যেতিয়া সেইটো বিশুদ্ধ আকিদা অৰ্থাৎ সঠিক ধৰ্মবিশ্বাসৰ আধাৰত সম্পাদিত কৰা হয়। আৰু যদি আকিদা বিশুদ্ধ নহয় তেন্তে এনে আকিদাৰ ভিত্তিত সম্পাদিত কৰা যাবতীয় আমল অগ্ৰহণযোগ্য হয়। যেনে আল্লাহ তাআলাই কৈছে, ওমাই ইয়াকফুর বিল ইমান ফাকাদ হাবিত আমালুহু ওয়া হুয়া ফিল আখিরাতি মিনাল খাসিরিন। অর্থাৎ যিয়ে ইমানৰ নীতি নিয়ম অনুসৰি চলিবলৈ অস্বীকাৰ কৰে তাৰ সকলো কাম বিফলে যাব আৰু পৰকালত সি ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভুক্ত হ'ব। সূৰা মায়দা আয়াত নম্বৰ 5। আল্লাহ তাআলাই আৰু কৈছে, ওয়া লাকাদ উহিয়া ইলাইকা ওয়া ইলাল লাযীনা মিন ক্বাবলিকা লা ইন আশরাকতা লা ইহবাতান্না আমালুক ওয়া লা তাকুনান্না মিনাল খাসিরিন। অর্থাৎ তোমাৰ প্ৰতি আৰু তোমাৰ পূৰ্ৱৱৰ্তী ৰাসূলসকলৰ প্ৰতি এই প্ৰত্যাদেশ প্ৰেৰণ কৰা হৈছে যে তুমি যদি আল্লাহৰ লগত আনক অংশীদাৰ কৰা তেনেহ'লে তোমাৰ সকলো কৰ্ম অথলে যাব আৰু তুমি ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভুক্ত হ'বা। সূৰা জুমাৰ আয়াত নম্বৰ 65। এই অৰ্থৰ সপক্ষে কোৰআন শ্বৰীফত প্ৰচুৰ আয়াত সন্নিৱিষ্ট আছে। আল্লাহ তাআলাৰ অৱতীৰ্ণ সুস্পষ্ট কিতাপ আৰু তেওঁৰ প্ৰিয় ৰাসূল ছাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ বৰ্ণিত হাদিচৰ দ্বাৰা প্ৰমাণিত বিশুদ্ধ আকিদাৰ সাৰাংশ হ'ল এনেধৰণৰ। আল্লাহ তাআলা তেওঁৰ ফিৰিষ্টাসকল, তেওঁৰ অৱতীৰ্ণ কৰা কিতাপসমূহৰ ওপৰত আৰু ৰাসূলসকলৰ ওপৰত, লগতে পৰকাল আৰু ভাগ্যৰ ভাল বেয়াৰ ওপৰত বিশ্বাস স্থাপন কৰা, এই ছয়টা বিষয়ে হৈছে সেই সঠিক ধৰ্মবিশ্বাসৰ মৌলিক বিষয়বস্তু বা নীতিমালা, যিবোৰ লৈ অৱতীৰ্ণ হ'ল আল্লাহৰ মহান গ্ৰন্থ আল কোৰআন আৰু প্ৰেৰিত হৈছে আল্লাহৰ প্ৰিয় দূত নবী মোহাম্মদ ছাল্লাল্লাহু আলাইহি ৱাছাল্লাম। এই মৌখিক নীতিমালাৰ এই শাখা প্ৰশাখা হ'ল অদৃশ্য বিষয়াদি আৰু আল্লাহ আৰু তেওঁৰ ৰাসূলে দিয়া যাৱতীয় সংবাদ, যিবোৰৰ প্ৰতি বিশ্বাস স্থাপন কৰা প্ৰত্যেকৰে বাবে অপৰিহাৰ্য। উক্ত ছয়টা নীতিমালাৰ সপক্ষে কোৰআন আৰু ছহীহ হাদিছত যথেষ্ট প্ৰমাণ আছে। তাৰে মাজত আল্লাহ তাআলাৰ নিম্নোক্ত বাণীসমূহ অন্যতম। যেনে আল্লাহ তাআলাই কৈছে, লাইসাল বিৰ্ৰা আন তুৱাল্লু উজুহাকুম ক্বিবলাল মাশৰিকি ৱাল মাগৰিব ওয়ালাকিন্নাল বিৰ্ৰা মান আমানা বিল্লাহি ওয়াল ইয়াউমিল আখিৰ ওয়াল মালাইকাতি ওয়াল কিতাবি ওয়ান নাবিয়্যিন। অৰ্থাৎ তোমালোকৰ পূব বা পশ্চিম পিনে মুখ কৰাটোৱে পুণ্যৰ কাম নহয়, বৰং প্ৰকৃত পুণ্যৱান তেওঁহে যিজনে আল্লাহ, শেষ বিচাৰৰ দিন, ফিৰিষ্টাসকল, অৱতীৰ্ণ হোৱা পুথিসমূহ আৰু নবীসকলৰ প্ৰতি নিষ্ঠা আৰু আন্তৰিকতাৰে ইমান আনে। সূৰা বাকাৰা আয়াত নম্বৰ 177। আল্লাহ তাআলাই আৰু কৈছে, আমানা ৰাসূলু বিমা উনজিলা ইলাইহি মিন ৰব্বিহি ৱাল মুমিনুন কুল্লুন আমানা বিল্লাহি ওয়া মালাইকাতিহি ওয়া কুতুবিহি ওয়া রুসুলি লা নুফাররিকু বাইনা আহাদিম মিন রুসুলি। অৰ্থাৎ আল্লাহৰ পৰা ৰাসূলৰ প্ৰতি যি অৱতীৰ্ণ হৈছে সেয়া ৰাসূলে বিশ্বাস কৰে আৰু মুমিনসকলেও বিশ্বাস কৰে। তেওঁলোক সকলোৱে আল্লাহৰ প্ৰতি, তেওঁৰ ফিৰিষ্টাসকল, তেওঁৰ পুথিসমূহ আৰু তেওঁৰ ৰাসূলসকলৰ বিশ্বাস কৰে আৰু মানে, আৰু তেওঁলোকে কয় আল্লাহৰ ৰাসূলসকলৰ মাজত আমি কোনো পাৰ্থক্য নকৰোঁ। সূৰা বাকাৰা আয়াত নম্বৰ 285। আল্লাহ তাআলাই আৰু কৈছে, ইয়া আইয়ুহাল্লাযীনা আমানু আমিনু বিল্লাহি ওয়া রাসূলিহি ওয়াল কিতাবিল্লাযী নাযযালা আলা রাসূলিহি ওয়াল কিতাবিল্লাযী উনজিলা মিন ক্বাবল ওমান ইয়াকফুর বিল্লাহি ওয়া মালাইকাতিহি ওয়া কুতুবিহি ওয়া রুসুলিহি ওয়াল ইয়াউমিল আখিরি ফাকাদ যাল্লা যালালান বাঈদা। অর্থাৎ হে ইমানদারসকল, আল্লাহ আৰু তেওঁৰ ৰাসূলৰ প্ৰতি আৰু তেওঁৰ ৰাসূলৰ প্ৰতি অৱতীৰ্ণ হোৱা পুথিসমূহৰ প্ৰতি বিশ্বাস স্থাপন কৰা, আৰু যিবোৰ পুথি তোমালোকৰ পূৰ্বে অৱতীৰ্ণ কৰা হৈছিল সেইবোৰৰ প্ৰতি তুমি ইমান আনা। যিজনে আল্লাহ, তেওঁৰ ফেৰিষ্টাসকল, তেওঁৰ পুথিসমূহ আৰু তেওঁৰ ৰাসূলসকলৰ প্ৰতি ইমান আনিবলৈ অস্বীকাৰ কৰে আৰু পৰকালকো অবিশ্বাস কৰে সেইজন বিপথে বহু দূৰলৈ আঁতৰি গ'ল। সূৰা নিসা আয়াত নম্বৰ 137। আল্লাহ তাআলাই আৰু কৈছে, ألم تعلم أن الله يعلم ما في السماوات وما ألم تعلم أن الله يعلم ما في السماء والأرض إن ذلك في كتاب إن ذلك على الله يسير। অর্থাৎ তুমি নজানা নেকি আকাশ আৰু পৃথিৱী যিবোৰ আছে সেই সকলোবোৰ আল্লাহে জানে, সেই সকলোবোৰ এখন পুথিত লিপিবদ্ধ আছে। নিশ্চয় এয়া আল্লাহৰ পক্ষে অতি সহজ। সূৰা হজ আয়াত নম্বৰ 70। উপৰোক্ত নীতিমালাৰ সপক্ষে চহীহ হাদিছৰ সংখ্যাও প্ৰচুৰ। তাৰ মাজত সেই প্ৰসিদ্ধ চহীহ হাদিছটো বিশেষভাৱে উল্লেখযোগ্য, যিটো ইমাম মুছলিম ৰহিমাহুল্লাহ তেওঁৰ কিতাপ চহীহ মুছলিম শ্বৰীফত হজৰতে ওমৰ ৰাজিয়াল্লাহু তাআলাৰ পৰা বৰ্ণনা কৰিছে। উক্ত হাদিছত আছে যে জিবৰীল আলাইহিছলাম যেতিয়া নবী ছাল্লাল্লাহু আলাইহি ছাল্লামক ইমান সম্পৰ্কে প্ৰশ্ন কৰিছিল, তেতিয়া তেখেত ছাল্লাল্লাহু আলাইহি ছাল্লামে উত্তৰত কৈছিল, ইমান হৈছে তুমি আল্লাহ তাআলাৰ প্ৰতি, তেওঁৰ ফৰিষ্টাসকলৰ প্ৰতি, কিতাপসমূহৰ প্ৰতি আৰু ৰাসূলসকলৰ প্ৰতি, লগতে পৰকালৰ প্ৰতি বিশ্বাস স্থাপন কৰা আৰু এই কথাত আস্থা ৰাখিবা যে ভাগ্যৰ মংগল অমংগল আল্লাহৰ তৰফৰ পৰা নিৰ্ধাৰিত। উক্ত হাদিছটো ইমাম বুখাৰী ৰহমাহুল্লাহ আৰু ইমাম মুছলিম ৰহমাহুল্লাহ উভয়ে হজৰতে আবু হুৰাইৰা ৰাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণনা কৰিছে। উল্লেখযোগ্য যে আল্লাহ তাআলা সম্পৰ্কে আৰু পৰকাল সংক্ৰান্ত যাৱতীয় অন্যান্য অদৃশ্য বিষয় আদি, যাৰ প্ৰতি প্ৰত্যেক মুছলমানৰ আস্থাবান হোৱা একান্ত অপৰিহাৰ্য, সেই সকলোবোৰ উক্ত ছয়টা নীতিমালাৰ শাখা প্ৰশাখা হিচাপে পৰিগণিত। আহক আমি এতিয়া আলোচনা কৰিম সেই নীতিমালা সম্পৰ্কে। প্ৰথম নীতিমালা হৈছে আল্লাহৰ প্ৰতি ইমান। আল্লাহৰ প্ৰতি ইমান আনৰ অৰ্থ হ'ল যে এই কথাৰ ওপৰত বিশ্বাস স্থাপন কৰা যে তেওঁই ইবাদতৰ একমাত্ৰ যোগ্য, তেওঁৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, কিয়নো একমাত্ৰ তেওঁই বান্দাসকলৰ স্ৰষ্টা, সিহঁতৰ প্ৰতি অনুগ্ৰহকাৰী আৰু সিহঁতৰ জীৱিকাৰ ব্যৱস্থাপক, আৰু তেওঁই সিহঁতৰ প্ৰকাশ্য অপ্ৰকাশ্য যাৱতীয় বিষয় সম্পৰ্কে পূৰ্ণ অভিহিত, আৰু তেওঁ তাৰ অনুগত বান্দাসকলক প্ৰতিফল দিয়াত আৰু অবাধ্য বান্দাসকলক শাস্তি প্ৰদান কৰাত সম্পূৰ্ণ সক্ষম, আৰু তেওঁ মানৱ আৰু জিন জাতিক তেওঁৰ ইবাদতৰ বাবে সৃষ্টি কৰিছে আৰু সিহঁতৰ প্ৰতি উক্ত আস্থাটো বাস্তৱায়ন কৰিবলৈ নিৰ্দেশ দিছে। যেনে আল্লাহ তালাই কৈছে, ওমা খালাকতুল জিন্না ওয়াল ইনসা ইল্লা লিয়াবুদুন মা উরিদু মিনহুম মির রিজকি ওয়া মা উরিদু আন ইউতঈমুন ইন্নাল্লাহা হুয়ার রাজ্জাকুল কুওয়াতিল মতিন। অৰ্থাৎ আমি জিন আৰু মানুহক কেৱলমাথোন মোৰহে উপাসনা কৰিবলৈ সৃষ্টি কৰিছোঁ, মই সিহঁতৰ পৰা জীৱিকা নিবিচাৰোঁ আৰু মোৰ এইটো প্ৰয়োজন নাই যে সিহঁতে মোৰ বাবে আহাৰ যোগান ধৰক। সূৰা জাৰিয়াত আয়াত নম্বৰ 56-57। আল্লাহ তাআলাই আৰু কৈছে, ইয়া আইয়ুহান নাসু উবুদু ৰাব্বাকুমুল লাযী খালাকাকুম ওয়াল লাযীনা মিন ক্বাবলিকুম লাআল্লাকুম তাত্তাকুন আল্লাযী জাআলা লাকুমুল আরদা ফিরাশা ওয়াস সামাআ বিনাআ ওয়া আনজালা মিনাস সামাআ মাআন فأخرج به من الثمرات رزقا لكم فلا تجعلوا لله أندادا وأنتم تعلمون. অৰ্থাৎ হে মানৱ জাতি, তোমালোকে তোমালোকৰ প্ৰভুৰ উপাসনা কৰা, যিজনে তোমালোকক আৰু তোমালোকৰ পূৰ্ৱৱৰ্তী সকলো মানুহকে সৃষ্টি কৰিছে যাতে তোমালোকে ৰক্ষা পাব পাৰা। তেওঁৱে তোমালোকৰ বাবে পৃথিৱীখনক সজ্জা কৰি দিছে, আকাশখনক চাল কৰি দিছে আৰু তাৰ পৰা পানী বৰ্ষাইছে আৰু সেই পানীৰে নানাবিধ ফল মূল উৎপাদন কৰিছে, তোমালোকৰ বাবে খাদ্যৰ যোগান ধৰিছে। এই কথাবিলাক যিহেতু তোমালোকে নিশ্চিতভাৱে জানা, গতিকে তোমালোকে আন কাকো আল্লাহৰ সমকক্ষ বুলি মানি নল'বা। সূৰা বাকাৰা আয়াত নম্বৰ 21-22। এই সত্যক স্পষ্ট কৰি দাঙি দিয়াৰ বাবে আৰু ইয়াৰ প্ৰতি আহ্বান কৰি ইয়াৰ পৰিপন্থী বিষয়ৰ পৰা সতৰ্ক কৰাৰ উদ্দেশ্যে আল্লাহ তাআলাই যুগে যুগে বহু নবী আৰু ৰাসূল প্ৰেৰণ কৰিছে আৰু কিতাপসমূহ অৱতীৰ্ণ কৰিছে। যেনে আল্লাহ তাআলাই কৈছে, ওয়ালাকাদ বাআছনা ফী কুল্লি উম্মাতিন রাসূলান আন ইবুদুল্লাহ ওয়াজতানিবুত তাগুত। অৰ্থাৎ নিশ্চয় আমি প্ৰত্যেক জাতিলৈ একোজনকৈ ৰাসূল পঠাইছিলোঁ আৰু তেওঁলোকৰ জৰিয়তে আমি সকলোকে সতৰ্ক কৰি দিছিলোঁ যে আল্লাহৰ উপাসনা কৰা আৰু তাগুতক পৰিহাৰ কৰা। সূৰা নাহল আয়াত নম্বৰ 36। আল্লাহ তাআলা আৰু কৈছে, ওয়ামা আরসালনা মিন ক্বাবলিকা মির রাসূলিন ইল্লা নূহি ইলাইহি আন্নাহু লা ইলাহা ইল্লা আনা ফাআবুদুন। অর্থাৎ তোমাৰ পূৰ্বে আমি যিসকল ৰাসূল পঠাইছিলোঁ তেওঁলোককো একে প্ৰত্যাদেশ দিছিলোঁ যে মোৰ বিনে আন কোনো সত্য উপাস্য নাই, সেয়ে তোমালোকে মোৰেই উপাসনা কৰা। সূৰা আম্বিয়া আয়াত নম্বৰ 25। আল্লাহ তাআলা আৰু কৈছে, কিতাবুন উহকিমাত আয়াতুহু সুম্মা ফুছিলাত মিন লাদুন হাকীমিন খাবীর আল্লা তাআবুদু ইল্লাল্লাহ ইন্নানী লাকুম মিনহু নাযীরুন ওয়া বাশীর। অর্থাৎ ইয়া ঐহী পত্রাদেশ, ইয়াৰ বাণীসমূহ দৃঢ় প্ৰতিষ্ঠিত আৰু বিস্তাৰিতভাৱে বিবৃত, সৰ্বজ্ঞ মহাজ্ঞানীৰ সত্তাৰ পৰা এয়া অৱতীৰ্ণ হৈছে যে তোমালোকে আল্লাহৰ বাহিৰে আন কাৰো উপাসনা নকৰিবা, মই তেওঁৰ পক্ষৰ পৰা তোমালোকৰ বাবে অহা সতৰ্ককাৰী আৰু সুসংবাদদাতা। সূৰা হুদ আয়াত নম্বৰ 1-2। উল্লেখিত আয়াতৰ প্ৰকৃত অৰ্থ হ'ল যাৱতীয় ইবাদত একমাত্ৰ আল্লাহৰ বাবে সম্পাদিত কৰা। প্ৰাৰ্থনা, ভয়, আশা, নামাজ, ৰোজা, জবে, মান্নাত ইত্যাদি সকলো প্ৰকাৰ ইবাদত তেওঁৰ প্ৰতি পূৰ্ণ প্ৰেম সহকাৰে তেওঁৰ মহত্বৰ সন্মুখত সুস্থ মগুজুৰে পূৰ্ণৰ আশাত শ্ৰদ্ধাপূৰ্ণ ভয় আৰু পূৰ্ণ বৈশ্যতা সহকাৰে সম্পাদন কৰা। পবিত্ৰ কোৰাণত অধিকাংশ আয়াত এই মহান মৌলিক নীতিমালা সম্পৰ্কে অৱতীৰ্ণ হৈছে। যেনে আল্লাহ তালাই কৈছে, ফাবুদুল্লাহ মুখলিছাল্লাহুদ্দিন আলাহদ্দিনুল খালিচ, অৰ্থাৎ এতেকে তুমি আল্লাহৰ আনুগত্যত বিশুদ্ধ চিত্তে তেওঁৰেই উপাসনা কৰা। জানি থোৱা, বিশুদ্ধ আন্তৰিক উপাসনা কেৱল আল্লাহৰেই বাবে প্ৰাপ্য। সূৰা জুমাৰ আয়াত নম্বৰ 23। আল্লাহ তালা আৰু কৈছে, ৱাকাদা ৰব্বুকা আল্লাহ তাআবুদু ইল্লা ইয়াহ, অৰ্থাৎ তোমাৰ প্ৰভুৱে আদেশ দিছে যে তেওঁৰ বাহিৰে আন কাৰো উপাসনা নকৰিবা। সূৰা বানী ইছৰাইল আয়াত নম্বৰ 23। মহান আল্লাহ তালাই আৰু কৈছে, ফাদউল্লাহ মুখলিছাল্লাহুদ্দিন ৱালাও কাৰিহাল কাফিৰুন, অৰ্থাৎ সেয়ে আল্লাহৰ আনুগত্যত বিশুদ্ধ চিত্তে তেওঁকহে প্ৰাৰ্থনা কৰা। এই কথাত অবিশ্বাসকাৰীবিলাকে যিমানেই বেয়া নাপাওঁ কিয়। সূৰা মুমিন আয়াত নম্বৰ 18। ছহীহ বুখাৰী আৰু ছহীহ মুছলিম শ্বৰীফত হযৰতে মুআজ ৰাদিয়াল্লাহু তাআলাৰ পৰা বৰ্ণিত আছে যে নবী ছাল্লাল্লাহু আলাইহি ছাল্লামে কৈছে, বান্দাৰ ওপৰত আল্লাহৰ অধিকাৰ হ'ল তেওঁলোকে যাতে কেৱল তেওঁৰেই ইবাদত কৰে আৰু তাৰ মাজত যাতে আনক কাকো অংশীদাৰ স্থাপন নকৰে। বুখাৰী ফাতুল বাৰী খণ্ড নম্বৰ 6, হাদিছ নম্বৰ 2856। আল্লাহৰ প্ৰতি ইমানৰ আন এটা পৰ্যায় হ'ল সেই সকলো বিষয়ৰ ওপৰত বিশ্বাস স্থাপন কৰা যিবোৰ আল্লাহ তাআলা তেওঁৰ বান্দাসকলৰ ওপৰত অনিবাৰ্য ও অপৰিহাৰ্য কৰিছে। যেনে ইছলামৰ বাহ্যিক 5টা স্তম্ভ। 1, সাক্ষী দিয়ে যে আল্লাহ ব্যতীত আন কোনো সত্য উপাস্য নাই আৰু মুহাম্মদ ছাল্লাল্লাহু আলাইহি ছাল্লাম আল্লাহৰ প্ৰেৰিত ৰাসূল। 2, নামাজ প্ৰতিষ্ঠা কৰা। 3, জাকাত প্ৰদান কৰা। 4, ৰমজান মাহৰ ৰোজা পালন কৰা। 5, সক্ষম হ'লে হজব্ৰত পালন কৰা ইত্যাদি। যিবোৰক লৈ পবিত্ৰ শৰীয়তৰ আগমন ঘটিছে। উপৰোক্ত স্তম্ভ বা ৰুকুণসমূহৰ ভিতৰত সৰ্বাপেক্ষা গুৰুত্বপূৰ্ণ আৰু প্ৰধান ৰুকুণটো হ'ল এই সাক্ষী দিয়ে যে আল্লাহ ব্যতীত আন কোনো সত্য উপাস্য নাই। এই সাক্ষীৰ দাবী হৈছে সকলো ইবাদত আল্লাহৰ বাবে খালিচ বা বিশুদ্ধ চিত্ৰ কৰা আৰু আল্লাহৰ বাহিৰে আন সকলো উপাস্যৰ অস্বীকাৰ কৰা, আৰু এয়াই হৈছে লা ইলাহা ইল্লাল্লাহৰ তাৎপৰ্য। কিয়নো ইয়াৰ যথাৰ্থ অৰ্থ হ'ল আল্লাহ ব্যতীত আন কোনো সত্য উপাস্য নাই, গতিকে তেওঁৰ বাহিৰে যিবোৰৰ ইবাদত কৰা হয় সি মানৱ হওক বা ফিৰিস্তা, জিন হওক বা আন কোনো, সকলো অসত্য। সত্য উপাস্য একমাত্ৰ আল্লাহ তাআলা। যেনে আল্লাহ তাআলাই কৈছে, যালিকা বিআন্নাল্লাহা হুৱাল হক ওয়া আন্না মা ইয়াদউনা মিন দুনিহি হুৱাল বাতিল, অৰ্থাৎ এই কাৰণেই যে আল্লাহ পৰম সত্য আৰু সিহঁতে তেওঁৰ বাহিৰে আন যিবোৰক মাতে সেই সকলোবোৰেই হ'ল অসত্য। সূৰা হজ আয়াত নম্বৰ 62। ইতিপূৰ্বে কোৱা হৈছে যে আল্লাহ তাআলা এই যথাৰ্থ মৌলিক বিষয়ৰ উদ্দেশ্যে মানৱ আৰু জিন জাতিক সৃষ্টি কৰিছে আৰু এয়া বাস্তৱায়ন কৰাৰ নিৰ্দেশো দিছে। এইবাবেই আল্লাহ তাআলা তেওঁৰ ৰাসূলসকলক প্ৰেৰণ কৰিছে আৰু অৱতীৰ্ণ কৰিছে তেওঁৰ নিজ পবিত্ৰ কিতাপসমূহ। এতেকে সেই শ্ৰোতামণ্ডলী, বিষয়টো ভালকৈ ভাবি চাওক আৰু এই বিষয়ে গভীৰভাৱে চিন্তা কৰক। আপুনি নিশ্চয় স্পষ্টকৈ বুজিব পাৰিব যে অধিকাংশ মুছলমান উক্ত গুৰুত্বপূৰ্ণ নীতি সম্পৰ্কে অজ্ঞতাৰ মাজত অপতিত হৈছে, ফলত সিহঁত আল্লাহৰ সৈতে আনকো অংশী কৰি লৈছে আৰু তেওঁৰ প্ৰাপ্য খালিচ অধিকাৰসমূহ বেলেগৰ বাবে নিবেদিত কৰিছে। এই বিশ্বাসৰ আল্লাহৰ প্ৰতি ইমান অন্তৰ্ভুক্ত যে তেওঁই সমূহ জগতৰ সৃষ্টিকৰ্তা, সিহঁতৰ যাৱতীয় বিষয়ৰ ব্যৱস্থাপক আৰু আল্লাহ তালাৰ যেনে ইচ্ছা তেনে নিজ জ্ঞান আৰু ক্ষমতাৰ জৰিয়তে সিহঁতক নিয়ন্ত্ৰণ কৰে। তেওঁই পৃথিৱী আৰু পৰকালৰ গৰাকী আৰু সমগ্ৰ জগতবাসীৰ প্ৰতিপালক। তেওঁৰ বাহিৰে আন কোনো স্ৰষ্টা নাই আৰু নাই কোনো প্ৰভু। তেওঁই নিজ বান্দাসকলৰ যাৱতীয় সংশোধন আৰু সিহঁতৰ ইহলৌকিক আৰু পৰলৌকিক মংগল আৰু কল্যাণৰ প্ৰতি আহ্বান জনোৱাৰ বাবে ৰাসূলসকলক প্ৰেৰণ কৰিছে আৰু ঐশী পুথিসমূহ অৱতীৰ্ণ কৰিছে। এই সকলো ক্ষেত্ৰত আল্লাহ তাআলা পবিত্ৰ, আল্লাহ তাআলাৰ কোনো অংশী নাই। তেওঁ কৈছে আল্লাহু খালিক কুল্লি শাই ওয়া হুৱা আলা কুল্লি শাইইন ৱাকীল, অৰ্থাৎ আল্লাহ প্ৰতিটো বস্তুৰে সৃষ্টিকৰ্তা আৰু তেওঁ প্ৰতিটো বস্তুৰে তত্ত্বাৱধায়ক ব্যৱস্থাপক। সূৰা জুমাৰ আয়াত নম্বৰ 62। আল্লাহ তাআলা আৰু কৈছে ইন্না ৰাব্বাকুম আল্লাহু আল্লাযী খালাকাস সামাৱাতি ৱাল আৰ্দ ফী ছিত্তাতি আইয়ামিন থুম্মা ইস্তাৱা আলাল আৰশ يغشي الليل النهار يطلبه حثيثا والشمس والقمر والنجوم مسخرات بأمره ألا له الخلق والأمر تبارك الله رب العالمين অর্থাৎ নিশ্চয় তোমালোকৰ প্ৰভু সেইজন আল্লাহ যিজনে ছয় দিনত আকাশমণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিছে, তাৰ পিছত তেওঁ নিজ সিংহাসনত উপৱিষ্ট হৈছে, তেওঁ দিনক ৰাতিৰে আচ্ছন্ন কৰে আৰু দিনে ৰাতিৰ পিছত তীব্ৰ বেগে গতি কৰে, সূৰ্য চন্দ্ৰ আৰু তৰাবোৰ তেওঁই সৃষ্টি কৰিছে আৰু সেইবোৰ তেওঁৰ বিধি বিধানৰ আদেশ অনুগত। জানি থোৱা সকলো তেওঁৰেই সৃষ্টি, তেওঁৰেই সাৰ্বভৌম কৰ্তৃত্ব, বিশ্বজগতৰ প্ৰভু আল্লাহ মহিমাম্বিত। সূৰা আৰাফ আয়াত নম্বৰ 54। আল্লাহ তাআলাৰ প্ৰতি ইমানৰ আন এটা পৰ্যায় হ'ল পবিত্ৰ কোৰআনত উদ্ধৃত আৰু ৰাসূল কৰিম ছাল্লাল্লাহু আলাইহি ছাল্লামৰ পৰা প্ৰমাণিত আল্লাহ তাআলাৰ সৰ্বপ্ৰকাৰ গুণবাচক বা গুণবাচক নামসমূহ আৰু তাৰ সৰ্বোন্নত গুণাৱলীৰ ওপৰত কোনো প্ৰকাৰ বিকৃতি, অস্বীকৃতি, ধৰণ গঠন বা সাদৃশ্য নকৰি বিশ্বাস স্থাপন কৰা। এইবোৰ যেনেকৈ উদ্ধৃত হৈছে ঠিক তেনেকৈ কোনো ধৰণ গঠন নিৰ্ণয় নকৰি তাৰ মহান অৰ্থগত দিশসমূহৰ ওপৰত অৱশ্যেই বিশ্বাস স্থাপন কৰিব লাগিব, কিয়নো এইবোৰ আল্লাহ তাআলাৰ সেইসমূহ গুণাৱলী যিবোৰৰ দ্বাৰা কোনো সৃষ্টিৰ সৈতে সাদৃশ্য আৰোপ নকৰি যথাযথভাৱে তেওঁক বিশেষিত কৰিব লাগিব। আল্লাহ তাআলাই আৰু কৈছে লাইস কামিথলিহি শাইউন ওয়া হুৱা সামিউল বাসীৰ, অৰ্থাৎ বিশ্বজগতৰ একোৱে তেওঁৰ লগত উদাহৰণ নাখাটে, তেওঁ সৰ্বশ্ৰোতা সৰ্বদ্ৰষ্টা। সূৰা শুৰা আয়াত নম্বৰ 11। আল্লাহ তাআলা আৰু কৈছে ফালা তুদ্ৰিবু লিল্লাহিল আমছাল ইন্নাল্লাহ ইয়ালামু ওয়া আনতুম লা তাআলামুন, অৰ্থাৎ হে তোমালোকে আল্লাহৰ লগত আন কাৰোবাক তুলনা কৰি দৃষ্টান্ত নিদিবা, নিশ্চয় আল্লাহ তাআলা জানে আৰু তোমালোকে নাজানা। সূৰা নহল আয়াত নম্বৰ 74। ইয়া হ'ল ৰাসূলুল্লাহ ছাল্লাল্লাহু আলাইহি ছাল্লামৰ চাহাবীসকল আৰু তেওঁৰ নিষ্ঠাবান অনুসাৰী আহলে সুন্নাত ৱাল জামাতৰ আকীদা বা ধৰ্মবিশ্বাস। ইমাম আবুল হাসান আল আশাৰি ৰহমাহুল্লাহ তেওঁৰ কিতাপ আল মাকালাত আন আছহাবিল হাদিছ ৱা আহলে সুন্নাহ নামক গ্ৰন্থত এই আকীদাৰ কথাই উদ্ধৃত কৰিছে। ইমাম আউজাই ৰহমাহুল্লাহ কৈছে ইমাম জুহুৰী আৰু ইমাম মাকহুল ৰহমাহুল্লাহ আল্লাহ তাআলাৰ গুণাৱলী সম্পৰ্কিত আয়াতসমূহৰ বিষয়ে সোধাত তেওঁলোকে কয় এইবোৰ যেনেকৈ আহিছে ঠিক তেনেকৈ মানি লোৱা। ৱালিদ বিন মুছলিম ৰহমাহুল্লাহ কৈছে ইমাম মালিক, আউজাই, লাইজ বিন সাদ আৰু সুফিয়ান চাউৰীক আল্লাহৰ গুণাৱলী সম্পৰ্কিত হাদিছসমূহৰ বিষয়ে প্ৰশ্ন কৰাত তেওঁলোকে সকলোৱে কয় এইবোৰ যেনেকৈ বৰ্ণিত হৈছে ঠিক তেনেকৈ কোনো ধৰণ গঠন নিৰ্ণয় নকৰি মানি লোৱা। ইমাম আউজাই নিজে কয় যে মই আৰু বিপুল সংখ্যক তাবিনসকলে এই কথাৰ ওপৰত আস্থা ৰাখো যে আল্লাহ তাআলা তেওঁৰ সিংহাসনত বিৰাজমান, লগতে আমি হাদিছত বৰ্ণিত তেওঁৰ সকলো গুণাৱলীৰ ওপৰত বিশ্বাস কৰোঁ। ইমাম মালিক ৰহমাহুল্লাহৰ শিক্ষক ৰাবিয়া বিন আব্দুৰ ৰহমানক আল ইস্তিৱা সম্পৰ্কে, অৰ্থাৎ আল্লাহ তেওঁৰ সিংহাসনত বিৰাজমান এই সম্পৰ্কে প্ৰশ্ন কৰাত তেওঁ কয় যে আল্লাহ তাআলা তেওঁৰ সিংহাসনত বিৰাজমান হোৱাটো নজনা কথা নহয়, কিন্তু ইয়াৰ বাস্তৱ ধৰণটো আমাৰ বোধগম্য নহয়, ৰিছালত আহে আল্লাহৰ তৰফৰ পৰা আৰু ৰাসূলসকলৰ দায়িত্ব হ'ল স্পষ্টভাৱে ঘোষণা কৰা আৰু আমাৰ কৰ্তব্য হ'ল ইয়াৰ প্ৰতি বিশ্বাস স্থাপন কৰা। ইমাম মালিক ৰহমাহুল্লাহ আল ইস্তাৱা সম্পৰ্কে কৈছে আল ইস্তাৱা মালুমুন ৱাল কাইফু মজহুৰুন ৱাল ইমানু বিহি ৱাজিব ৱাসওয়ালু আনহু বিদা, অৰ্থাৎ আল্লাহ তাআলা যে সমাসীন ইয়াৰ পৰিজ্ঞাত, কিন্তু ইয়াৰ বাস্তৱ ধৰণ অজ্ঞাত, ইয়াৰ ওপৰত বিশ্বাস স্থাপন কৰা একান্ত অপৰিহাৰ্য আৰু এই সম্পৰ্কে প্ৰশ্ন কৰা বিধান। তাৰপিছত তেওঁ প্ৰশ্নকাৰীক সম্বোধন কৰি কয় মোৰ দৃষ্টিত তুমি এজন বেয়া মানুহ, এইবুলি তাক বৈঠকৰ পৰা বহিষ্কাৰ কৰাৰ নিৰ্দেশ দিয়ে। উম্মুল মুমিনীন হযৰত উম্মে ছালমা ৰাদিয়াল্লাহু তাআলা আনহাৰ পৰা এই একেই অৰ্থৰ হাদিছ বৰ্ণিত আছে যে ইমাম আব্দুৰ ৰহমান আব্দুল্লাহ বিন মুবাৰক ৰহমাহুল্লাহে কৈছে আমি জানো আমাৰ প্ৰভু পবিত্ৰ, তেওঁ নিজ সৃষ্টিৰ পৰা আঁতৰত আকাশৰ ওপৰত নিজ সিংহাসনৰ ওপৰত বিৰাজমান হৈ আছে। উপৰোক্ত বিষয়ত ইমামসকলৰ প্ৰচুৰ উক্তি পোৱা যায়। এই সংক্ষিপ্ত আলোচনাত ইয়াৰ বৰ্ণনা দিয়াটো সম্ভৱ নহয়। যদি কোনোবাই সবিশেষ জানিব বিচাৰে তেন্তে ওলামে আহলে সুন্নাত ৱাল জামাতে লিখা উক্ত বিষয়ৰ ওপৰত বিভিন্ন গ্ৰন্থাৱলী পৰ্যালোচনা কৰিব পাৰে।